আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। গুজৰাটৰ আহমেদাবাদৰ মেঘানী নগৰত আজি দুপৰীয়া 242গৰাকী যাত্ৰী কঢ়িয়াই লণ্ডন অভিমুখে উৰা মাৰিবলৈ লোৱা এয়াৰ ইণ্ডিয়াৰ 171 বিমানখন উৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত বহু যাত্ৰীৰ প্ৰাণহানিৰ আশংকা কৰা হৈছে। 169গৰাকী ভাৰতীয়, 53গৰাকী ব্ৰিটিছ, 1গৰাকী কানাডিয়ান আৰু 7গৰাকী পৰ্টুগীজ নাগৰিক থকা বিমানখনত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছিল। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বিমানখন গুজৰাট অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ এটা নিবাসৰ ওপৰত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত কেইবাগৰাকীও চিকিৎসক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ উপৰি প্ৰাণহানি হোৱাৰো আশংকা কৰা হৈছে। ঘটনা সংঘটিত হোৱাৰ পাছতে অগ্নি নিৰাপণ বাহিনী, আৰক্ষী আৰু দুৰ্যোগ সঁহাৰি বাহিনী ঘটনাস্থলীত উপস্থিত হৈ ততালিকে উদ্ধাৰ অভিযান আৰম্ভ কৰে। গুৰুতৰভাৱে আহতসকলক ততালিকে সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উদ্ধাৰ অভিযান ক্ষীপ্ৰ কৰি তোলাৰ বাবে দুৰ্ঘটনা সংঘটিত স্থানলৈ যোৱা আটাইকেইটা পথ বন্ধ কৰি দিয়া হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে এই অৱৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হোৱা লোকসকলৰ ওচৰত সমগ্ৰ ভাৰতবাসী আছে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে উদ্ধাৰ অভিযানৰ অহৰহ তথ্য লৈ আছে আৰু সকলো সাহায্যৰ প্ৰতিশ্ৰুতি দিছে। প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন ৰাইডুৰ সৈতে কথা পাতি সকলো দিশৰ বুজ লয়। শ্ৰীৰাইডুৱে কয় যে সকলো ধৰণৰ তাৎক্ষণিক পদক্ষেপ লোৱা হৈছে আৰু মন্ত্ৰালয়ে এই দুৰ্যোগ অভিযানৰ সকলো তথ্য লৈ আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সৈতে কথা বতৰা পাতি সকলো সাহায্যৰ প্ৰতিশ্ৰুতি দিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধ্ৰুপদী নৃত্যশিল্পী ডঃ সোণাল মানসিঙক আজি প্ৰদান কৰা হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডঃ মানসিঙক এই বছৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে। কেইবাটাও দশক ধৰি শাস্ত্ৰীয় নৃত্য সাধনাৰ লগতে সমাজ সংস্কৃতি আৰু সাহিত্যৰ দিশত অমূল্য বৰঙণি আগবঢ়োৱা শিল্পীগৰাকীক ইতিমধ্যে পদ্মবিভূষণ সন্মান আগবঢ়োৱা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত আছিল। বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তনৰ জৰিয়তে অসমত আধ্যামিক নৱজাগৰণৰ সূচনা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰাজি বিশ্বৰ প্ৰেক্ষাপটত দাঙি ধৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে 1986 চনৰ পৰা সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ব্যক্তিলৈ এই বঁটা আগবঢ়াই আহিছে। এই বঁটাত নগদ ধনৰ উপৰি এখন প্ৰশংসাপত্ৰ, এটা সোণৰ পদক, এখন শৰাই আৰু অংগবস্ত্ৰ আগবঢ়োৱা হয়। 2008 চনৰ পৰা প্ৰতি বছৰে 3 বছৰৰ ব্যৱধানত এই বঁটা প্ৰদান কৰি অহা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 536সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হয়। বৰপেটা জিলাত গুৰুজনাই স্থাপন কৰা সুন্দৰীদিয়া সত্ৰ, বৰপেটা সত্ৰ, বাৰাদী সত্ৰত আজি পুৱাৰে পৰা মহাপুৰুষজনাৰ জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৰপেটা সত্ৰত গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে নিয়মীয়া প্ৰসংগৰ উপৰি গায়ন বায়নৰ প্ৰদৰ্শন, ঘোষা কীৰ্তন, ব্যাস কীৰ্তন ইত্যাদিৰ লগতে ধৰ্মালোচনা সভাৰ আয়োজন কৰা হয়। কামৰূপ জিলাৰ শুৱালকুছিৰ এক শৰণ মহাপুৰুষীয়া ধৰ্মালোচনা সভা শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ শুৱালকুছিৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ মহাপুৰুষজনৰ জন্মোৎসৱ পালন কৰা হৈছে। আজি পুৱা ঘোষা কীৰ্তন আৰু ধৰ্মীয় পতাকা উত্তোলন কৰাৰ পাছত নৈমিত্তিক প্ৰসংগৰ উপৰি বিশেষ প্ৰসংগ, পাঠ, চৰিত্ৰতোলা, সেৱাগীত পৰিৱেশন কৰাৰ লগতে ধৰ্মালোচনা সভা অনুষ্ঠিত হয়। বিশ্বনাথ জিলাত শংকৰদেৱ সংঘৰ আঞ্চলিক নামঘৰ প্ৰাংগণতো গুৰুজনাৰ জয়ন্তী দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে নাম প্ৰসংগ, গছপুলি ৰোপণ, ধৰ্মধ্বজা উত্তোলনৰ লগতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 110গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। গুৱাহাটী মহানগৰীৰ চানমাৰী গান্ধীবস্তী তিনিআলিত আজি অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত কেইবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰি 50টাৰো অধিক ঘৰ ভস্মীভূত কৰে। অগ্নি নিৰ্বাপক বাহিনীৰ 4খন গাড়ীৰ জৰিয়তে পাছত জুই নুমোৱা হয়। দৰং জিলাত বিকশিত কৃষি সংকল্প অভিযান 2025ৰ কাৰ্যসূচীৰ আজি সামৰণি পৰে। যোৱা 29 মেৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত দেশজুৰি আয়োজিত এই অভিযানৰ অংশ হিচাপে দৰং জিলাৰ 6টা উন্নয়ন খণ্ডত 200খন গাঁৱত কৃষি প্ৰযুক্তি, ভূমি স্বাস্থ্য সুৰক্ষা আৰু বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে সজাগতা সৃষ্টিৰ কাৰ্যসূচী লোৱা হয়। প্ৰায় 10,000ৰো অধিক কৃষকক এই কাৰ্যসূচীত সামৰি লোৱা হয়। উন্নত বীজ আৰু কৃষি প্ৰযুক্তি, ৰাসায়নিক সাৰৰ সঠিক ব্যৱহাৰ, জৈৱিক কৃষিৰ সম্ভাৱনা, পশুপালন আৰু মীনপালনত বৈজ্ঞানিক প্ৰযুক্তিৰ প্ৰয়োগ ইত্যাদি বিভিন্ন ক্ষেত্ৰত কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী, জিলা কৃষি, মীন আৰু পশুপালন বিভাগৰ বিষয়াসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। চৰকাৰে গ্ৰহণ কৰা কৃষি উন্নয়নমূলক নীতি আৰু আয় বৃদ্ধিৰ পদক্ষেপসমূহৰ বিষয়েও অভিযানৰ সময়ত প্ৰতিদিনে 4খনকৈ সভা আয়োজন কৰি কৃষকসকলক সজাগ কৰা হয়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।